দ্বিতীয় বংশাৱলী 14 অধ্যায়। আশাৰ ৰাজত্ব। তেওঁ কুশিয়াহতক জয় কৰা। ঈশ্বৰে সৈতে ইজৰাইলে কৰা নিয়ম। পাছত অবিয়া তেওঁ ওপৰৰ পিতৃসকলৰ লগত নিদ্ৰিত হ'ল, আৰু লোকসকলে দাউদৰ নগৰত তেওঁক মৈদাম দিলে। পাছত তেওঁৰ পুত্ৰ আশা তেওঁৰ প্ৰদত ৰজা হ'ল। এওঁ ৰাজত্বৰ কালত 10 বছৰলৈকে দেশ সুস্থিৰে আছিল। আশাই ঈশ্বৰৰ জিহুৱাৰ দৃষ্টিত যি ভাল আৰু ন্যায় তাকে কৰিছিল, কিয়নো তেওঁ পৰজাতীয় যজ্ঞবেদী আৰু ওখ ঠাইবোৰ আঁতৰাই পেলাইছিল, স্তম্ভবোৰ ভাঙি পেলাইছিল আৰু আশেৰা মূৰ্তিবোৰ খণ্ড বিখণ্ড কৰি কাটিছিল। তেওঁ যিহুদাক তেওঁলোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ জিহুৱাক পাবৰ বাবে ব্যৱস্থা আৰু আজ্ঞাবোৰ পালন কৰিবলৈ আদেশ দিছিল। আনকি তেওঁ যিহুদাৰ সকলো নগৰৰ পৰা ওখ ঠাই আৰু সূৰ্যৰ প্ৰতিমাবোৰ আঁতৰাই পেলাইছিল, আৰু তেওঁ ৰাজ্যৰ সুস্থিৰে আছিল। পাছত তেওঁ যিহুদাত গড়েৰে আবিদ কৰি কেইবাখনো নগৰ সুসজ্জিত কৰি সাজিছিল, কিয়নো যিহুৱাই তেওঁৰ ওপৰত শান্তি প্ৰদান কৰাৰ বাবে দেশ সুস্থিৰে আছিল। আৰু সেই সময়ত কেইবা বছৰলৈকে কাৰো লগত তেওঁৰ যুদ্ধ হোৱা নাছিল, কাৰণ আশাই যিহুদাক কৈছিল, আহা, আমি এই নগৰকেইখন সুসজ্জিত কৰোঁ হওক আৰু এইবোৰৰ চাৰিওফালে গড় আৰু কোঠ সাজু, দুৱাৰ আৰু দাং দিওঁ। দেশখন এতিয়ালৈকে আমাৰেই হৈ আছে, কিয়নো আমি আমাৰ ঈশ্বৰ যিহুৱাক বিচাৰিলোঁ। আমি তেওঁক বিচাৰিলোঁ আৰু তেওঁ সকলো ফালৰ পৰা আমাৰ ওপৰত শান্তি প্ৰদান কৰিলে। এইদৰে তেওঁলোকে সেইবোৰ নগৰ সাজিলে আৰু কৃতকাৰ্যও হ'ল। আশাৰ ঢাল আৰু যাঠি ধৰা সৈন্যসমূহ হ'ল যিহুদাৰ 3,00,000 আৰু বিন্যামিনৰ ঢাল আৰু ধনু ধৰা 2,80,000 সৈন্য আছিল। এওঁলোক সকলো পৰাক্ৰমী বীৰ পুৰুষ আছিল। পাছত কোচদেশীয় জেৰহে 10,00,000 সৈন্য আৰু 300 ৰথ লগত লৈ তেওঁলোকৰ বিৰুদ্ধে যাত্ৰা কৰি মাৰেচা পালেহি। তেতিয়া আশাই তেওঁৰ বিৰুদ্ধে যাত্ৰা কৰি তেওঁলোকে মাৰেচাৰ ওপৰৰ চফাটা উপত্যকাত বেহু পাতিলে। তেতিয়া আশাই তেওঁৰ ঈশ্বৰ জিহুৱাৰ আগত প্ৰাৰ্থনা কৰি ক'লে, হে জিহুৱা, তুমি সহায় কৰিবলৈ গ'লে তোমাৰ আগত বলি আৰু নিবলিৰ মাজত একো ভেদ নাই। হে আমাৰ ঈশ্বৰ জিহুৱা, আমাক সহায় কৰা, কিয়নো আমি তোমাৰ ওপৰত ভৰসা কৰোঁ আৰু তোমাৰ নামেৰেই এই লোকাৰণ্যৰ বিৰুদ্ধে আহিলোঁ। হে জিহুৱা, তুমিয়েই আমাৰ ঈশ্বৰ, তোমাৰ আগত মৰ্ত্য প্ৰবল নহওক। তেতিয়া জিহুৱাই আশাৰ আৰু যিহুদাৰ আগত কুচিয়াসকলক ঘটোৱাত কুচিয়াসকল পলাল। তাতে আশা আৰু তেওঁৰ লগৰ সৈন্যসকলে গড়াৰলৈকে সিহঁতৰ পাছে পাছে খেদি গ'ল। গতিকে কুচিয়াসকলৰ অনেক লোক ইমানকৈ মৰা পৰিল যে সিহঁতে পুনৰাই সবল হ'ব নোৱাৰিলে, কাৰণ জিহুৱা আৰু তেওঁৰ সৈন্য সামন্তৰ আগত সিহঁত বিনষ্ট হ'ল আৰু লোকসকলে অধিক অধিক লোট দ্ৰব্য নিলে। তেওঁলোকে গড়াৰ চাৰিওফালে থকা আটাইবোৰ নগৰ ধ্বংস কৰি জয় কৰি ল'লে, কিয়নো জিহুৱাৰ ত্ৰাহ তেওঁলোকৰ ওপৰলৈ আহিল। আৰু তেওঁলোকে আটাইবোৰ নগৰ লোট কৰিলে, কাৰণ সেইবোৰত অনেক লোট দ্ৰব্য আছিল। আৰু তেওঁলোকে তম্বুৰ নিবাসীসকলক প্ৰহাৰ কৰি বহুত মেৰ ছাগলী আৰু উট লৈ জেৰুচালেমলৈ উলটি আহিল।